Iya, atas bani. Batul puhisu, Sangeeta Sharmae. গোলকীয় বিষয়সমূহে যাতে দেশক অধিক প্ৰভাৱিত কৰিব নোৱাৰে তাৰ বাবে অহা দহ বছৰত ভাৰত অৰ্থনৈতিকভাৱে স্বনিৰ্ভৰশীল হ'ব লাগিব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মত প্ৰকাশ কৰিছে। বিদেশ মন্ত্ৰী ডঃ এছ জয়শংকৰে ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত জি টুৱেণ্টিৰ কাৰ্যসূচীক ৰাজনৈতিক আৰু অৰ্থনৈতিক পুনৰ ভাৰসাম্যতাৰ উৎকৃষ্ট উদাহৰণ বুলি অভিহিত কৰিছে। অসমত প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে বিতৰণৰ পূৰ্বে আজি ইভিএমসমূহৰ পৰীক্ষা অব্যাহত আছে। দিল্লীৰ এখন আদালতে আজি মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টীৰ নেতা অৰবিন্দ কেজৰিৱালক 15 এপ্ৰিললৈকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি মুম্বাই ইণ্ডিয়ানছ ৰাজস্থান ৰয়েলছৰ মুখামুখি হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে গোলকীয় বিষয়সমূহে যাতে দেশক অধিক প্ৰভাৱিত কৰিব নোৱাৰে তাৰ বাবে অহা দহ বছৰত ভাৰত অৰ্থনৈতিকভাৱে স্বনিৰ্ভৰশীল হ'ব লাগিব। মুম্বাইত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ 90 বছৰ পূৰ্তি উপলক্ষে আয়োজিত সমাৰোহক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ বেংকিং খণ্ডৰ ব্যাপক পৰিৱৰ্তন সাধন হৈছে আৰু ই এটা অধ্যয়নৰ বিষয়বস্তু হৈ পৰিছে। যোৱা দশকটোত কেন্দ্ৰীয় চৰকাৰ আৰু আৰ বি আয়ে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বাবে বেংকিং খণ্ড এতিয়া লাভজনক স্থিতিত উপনীত হৈছে। ৰাজহুৱা খণ্ডৰ বেংকসমূহৰ পুনৰ উদ্ধাৰৰ বাবে চৰকাৰে 3.5 লাখ কোটি টকা বিনিয়োগ কৰিছে বুলিও তেওঁ কয়। তেওঁ লগতে কয় যে ৰাজহুৱা খণ্ডৰ বেংকসমূহে অসম্পাদিত সম্পদৰ পৰিমাণ 2018 চনতকৈ 3% কম কৰি যোৱা বছৰৰ ছেপ্টেম্বৰত 11.25% হৈছে। শ্ৰীমোদীয়ে কয় যে যেতিয়া বেলেন্স শ্বীটৰ সমস্যা সম্প্ৰতি পুৰণি বিষয়ত পৰিণত হৈছে আৰু বেংকে সম্প্ৰতি 15% ঋণ বৃদ্ধি কৰিবলৈ সমৰ্থ হৈছে, এই সকলো ক্ষেত্ৰতে আৰ বি আয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে বুলি শ্ৰীমোদীয়ে উল্লেখ কৰে। এই অনুষ্ঠানত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন আৰু বিত্ত ৰাজ্যমন্ত্ৰী ভগৱত কিষাণ ৰাও কাৰাট তথা পংকজ চৌধুৰীয়েও অংশগ্ৰহণ কৰে। অনুষ্ঠানত ভাষণ দি আৰ বি আইৰ গৱৰ্ণৰ শক্তিকান্ত দাসে কয় যে ৰিজাৰ্ভ বেংকৰ বিকাশ দেশৰ অৰ্থব্যৱস্থাৰ বিকাশৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। বিদেশ মন্ত্ৰী ডঃ এছ জয়শংকৰে ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত জি টুৱেণ্টিৰ কাৰ্যসূচীক ৰাজনৈতিক আৰু অৰ্থনৈতিক পুনৰ ভাৰসাম্যতাৰ উৎকৃষ্ট উদাহৰণ বুলি অভিহিত কৰিছে। ৰাষ্ট্ৰীয় ৰাজধানীত কালি সভ্যতা ফাউণ্ডেশ্যনৰ দ্বাৰা আয়োজিত দেলহি হেৰিটেজ শীৰ্ষক কাৰ্যসূচীত ভাষণ দি ডঃ জয়শংকৰে কয় যে জি টুৱেণ্টিত আমাৰ অধ্যক্ষতা সমগ্ৰ দেশে উদযাপন কৰিছে। বিভিন্ন দেশৰ পৰা এয়া আছিল আমাৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক পুনৰ ভাৰসাম্যতাৰ উদাহৰণ যত বিশ্বক নেতৃত্ব দিয়া তথা প্ৰভাৱিত কৰা কেতবোৰ দেশৰ পৰিৱৰ্তে ভাৰতৰ পৰিসৰ ব্যাপক হৈ পৰিছে। এই ক্ষেত্ৰত ভাৰতৰ ভূমিকা স্পষ্টভাৱে প্ৰতিফলিত হৈছে। তেওঁ লগতে কয় যে জি টুৱেণ্টি কাৰ্যসূচীক ৰাজনৈতিক আৰু অৰ্থনৈতিক পুনৰ ভাৰসাম্যতাৰ পিছত বৰ্তমান সাংস্কৃতিক পুনৰ ভাৰসাম্যতাত গুৰুত্ব দিয়া হৈছে। শ্ৰীজয়শংকৰে কয় যে ভাৰতৰ বাবে সেয়ে নিজৰ ঐতিহ্য, সভ্যতা, সংস্কৃতি, জীৱনশৈলী, বিশ্বাস আৰু আস্থা আদি প্ৰক্ষেপ কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ হৈ পৰিছে। তেওঁ লগতে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক আৰু পৰম্পৰাগত ৰাজনীতিক ইয়াক কূটনীতিৰ দৰে অতি গুৰুত্বপূৰ্ণ বুলিও অভিহিত কৰে। অসমত প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানে গতি লাভ কৰিছে। শাসনাধিষ্ঠিত বিজেপিৰ মিত্ৰজোঁট, কংগ্ৰেছকে ধৰি বিৰোধী আৰু অন্যান্য প্ৰাৰ্থীসকলে ৰাজ্যখনৰ বিভিন্ন অঞ্চলত প্ৰচাৰ চলাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি মাজুলীত দলৰ হৈ প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে এটা চাইকেল ৰেলীত অংশগ্ৰহণ কৰিছে। ইফালে কংগ্ৰেছৰ যোৰহাট সমষ্টিৰ প্ৰাৰ্থী গৌৰৱ গগৈয়েও প্ৰচাৰ অভিযানত ভাগ লৈছে। ৰাজ্যত প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে নিৰ্ধাৰণ কৰা অনুসৰি আজি বিতৰণৰ পূৰ্বে ইভিএমসমূহৰ পৰীক্ষা কৰি থকা হৈছে। এই প্ৰক্ৰিয়াৰ পিছতে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া সমষ্টিকেইটাৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহত ইভিএম, ভিভিপেট আদি সামগ্ৰীসমূহ বিতৰণ কৰা হ'ব। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি প্ৰাৰ্থী আৰু পৰ্যবেক্ষকৰ উপস্থিতিত ইভিএম মেচিনসমূহৰ পৰীক্ষা কৰা হৈছে। উল্লেখযোগ্য যে অসমত 3টা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। প্ৰথম পৰ্যায়ত 5খন আসনৰ বাবে যোৰহাট, ডিব্ৰুগড়, শোণিতপুৰ, কাজিৰঙা আৰু লখিমপুৰ সমষ্টিত ভোটগ্ৰহণ কৰা হ'ব। ছত্তীশগড়ৰ সুকমা জিলাৰ বাস্তাৰ খণ্ডত আজি নিৰাপত্তা বাহিনীৰে সৈতে হোৱা সংঘৰ্ষত এটা মাওবাদীৰ মৃত্যু হয়। টেথুৱাগু অঞ্চলত কোবৰা বেটেলিয়ন আৰু জিলা সংৰক্ষিত নিৰাপত্তা বাহিনীয়ে চলোৱা যুটীয়া অভিযানৰ সময়ত দুপক্ষৰ মাজত গুলীয়াগুলী আৰম্ভ হয়। সুকমা জিলাৰ আৰক্ষী অধীক্ষক কিৰণ চৌহানে জনোৱা অনুসৰি গুলীয়াগুলী সংঘটিত হোৱা অঞ্চলৰ পৰা ভালেসংখ্যক অস্ত্ৰ শস্ত্ৰ আৰু গুলী বাৰুদ উদ্ধাৰ কৰা হৈছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। দিল্লীৰ এখন আদালতে আজি দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টীৰ নেতা অৰবিন্দ কেজৰিৱালক 15 এপ্ৰিললৈকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। আবকাৰী নীতি কেলেংকাৰী সন্দৰ্ভত সংঘটিত অবৈধ ধনৰ লেনদেন সংক্ৰান্তীয় গোচৰত তেওঁক বিধি বলবৎকাৰী সঞ্চালকালয়ে যোৱা 21 মাৰ্চত গ্ৰেপ্তাৰ কৰিছিল। বিধি বলবৎকাৰী সঞ্চালকালয়ত মুখ্যমন্ত্ৰী কেজৰিৱালৰ জিম্মাৰ ম্যাদ উকলি যোৱাৰ পৰিপ্ৰেক্ষিতত তেওঁক আদালতত হাজিৰ কৰোৱাৰ পাছত চি বি আইৰ বিশেষ ন্যায়াধীশ কাবেৰী ৱাৱেদাই এই নিৰ্দেশ জাৰি কৰে। ইয়াৰ পূৰ্বে যোৱা মাহৰ 22 তাৰিখে শ্ৰীকেজৰিৱালক 6 দিনৰ বাবে আদালতে বিধি বলবৎকাৰী সঞ্চালকালয়ৰ জিম্মালৈ প্ৰেৰণ কৰাৰ পাছত এই ম্যাদ পুনৰ 4 দিনলৈ বঢ়াই দিয়া হৈছিল। আপৰ নেতাগৰাকীয়ে বিধি বলবৎকাৰী সঞ্চালকালয়ে জাৰি কৰা 6টাকৈ চমন উপেক্ষা কৰিছিল। এই গোচৰত অভিযুক্ত আম আদমী পাৰ্টীৰ নেতা মনীষ ছিছোদিয়া আৰু সঞ্জয় সিঙো সম্প্ৰতি ন্যায়িক জিম্মাত আছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে উত্তৰ পূব ভাৰতত অহা বৃহস্পতিবাৰলৈকে ধুমুহা বৰষুণ অব্যাহত থাকিব বুলি আগজাননী দিছে। অৰুণাচল প্ৰদেশ, অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত অহা 2-3 দিনলৈকে ধুমুহা বৰষুণৰ লগতে শিলাবৃষ্টিও হ'ব বুলি বিভাগে প্ৰকাশ কৰিছে। হিমালয়ৰ পশ্চিমাঞ্চলত হোৱা বতৰৰ পৰিৱৰ্তনৰ ফলত অহা 5 এপ্ৰিললৈকে উত্তৰ পূব ভাৰতৰ বতৰ বিজ্ঞানে বতৰ শোচনীয় হৈ থাকিব বুলি বতৰ বিজ্ঞান বিভাগে জানিবলৈ দিছে। বিভাগৰ মতে জম্মু কাশ্মীৰ, লাডাখ, মুজাফৰবাদ, হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডত বতৰৰ এনে অৱস্থা 6 এপ্ৰিললৈ চলি থাকিব। পশ্চিমবংগৰ জলপাইগুৰি জিলাত যোৱা নিশা অহা ধুমুহা আৰু শিল বৰষুণত 4জন লোক নিহত হোৱাৰ উপৰি 7ধিক লোক আহত হয়। জলপাইগুৰিৰ লগতে দাঁতিকাষৰীয়া মইনাগুৰিতো এই ধুমুহাত বিস্তৰ ক্ষতি হয়। উত্তৰবংগৰ বিভিন্ন অঞ্চলত বহু সংখ্যক বাসগৃহ বিধবস্ত হোৱাৰ লগতে গছ গছনি উভালি পৰে। কালি আবেলিৰে পৰা হোৱা বতৰৰ ভয়াৱহ অৱনতিৰ ফলত উত্তৰ পূব ভাৰতৰ বহু অঞ্চল ক্ষতিগ্ৰস্ত হৈছে। মুষলধাৰ বৃষ্টিপাতৰ ফলত অসমৰ বৰঝাৰ বিমান বন্দৰৰ চিলিং খহি লাউঞ্জৰ ভিতৰত পানী সুমায়। বতৰৰ শোচনীয় অৱস্থাৰ বাবে কালি বৰঝাৰ বিমান বন্দৰত কেইবাখনো বিমানৰ যাত্ৰাত ব্যাঘাত জন্মে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাযোগে জলপাইগুৰি অঞ্চলত ধুমুহাত নিহত হোৱাসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰে। পশ্চিমবংগৰ জলপাইগুৰি মইনাগুৰি অঞ্চলৰ সাম্প্ৰতিক পৰিস্থিতি সম্পৰ্কে মন্তব্য কৰাৰ লগতে প্ৰধানমন্ত্ৰীয়ে কয় যে ধুমুহাত ক্ষতিগ্ৰস্তসকলৰ প্ৰতি উপযুক্ত সাহায্য প্ৰদানৰ বিষয়টো সুনিশ্চিত কৰিবলৈ তেওঁ ইতিমধ্যে সংশ্লিষ্টসকললৈ নিৰ্দেশ দিছে। সামাজিক মাধ্যমৰ আন এটা বাৰ্তাত গৃহমন্ত্ৰী অমিত শ্বাহে পশ্চিমবংগ, অসম আৰু মণিপুৰত ধুমুহাৰ বাবে হোৱা ভয়ংকৰ ক্ষতিৰ বাবে উদ্বেগ প্ৰকাশ কৰে। সংশ্লিষ্ট ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে কথা পাতি সকলো ধৰণৰ সহায়ৰ আশ্বাস দিয়াৰ লগতে তেওঁ নিহতসকলৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা প্ৰকাশ কৰে। আহতসকলৰ আশু আৰোগ্যও তেওঁ কামনা কৰে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত মুম্বাই ইণ্ডিয়ানছ ৰাজস্থান ৰয়েলছৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। কালি নিশা বিশাখাপট্টনমৰ ৱাই এছ ৰাজশেখৰ ৰেড্ডী ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত দিল্লী কেপিটেলছে চেন্নাই ছুপাৰ কিংছক 20 ৰাণত পৰাজিত কৰে। দিল্লী কেপিটেলছে নিৰ্ধাৰণ কৰি দিয়া 192 ৰাণৰ লক্ষ্যৰে খেলিবলৈ লোৱা চেন্নাই ছুপাৰ কিংছে নিৰ্ধাৰিত 20 অভাৰত 6টা উইকেটৰ বিনিময়ত 170 ৰাণহে কৰিবলৈ সমৰ্থ হয়। চেন্নাই ছুপাৰ কিংছৰ হৈ অজিংক্য ৰাহানে সৰ্বাধিক 45 ৰাণ কৰাৰ বিপৰীতে এম এছ ধোনীয়ে 37 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। দিল্লী কেপিটেলছৰ হৈ মুকেশ কুমাৰে 3টা উইকেট দখল কৰাৰ বিপৰীতে খলিল আহমেদে 4 অভাৰত 21 ৰাণ দি 2টা উইকেট লাভ কৰে। ইয়াৰ পূৰ্বে দিল্লী কেপিটেলছে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লয়। দলৰ হৈ ডেভিড ৱাৰ্নাৰে সৰ্বাধিক 52 ৰাণ কৰাৰ লগতে অধিনায়ক ঋষভ পণ্টে 51 ৰাণ কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰত কালি নিশা অনুষ্ঠিত মিয়ামি অপেন টুৰ্ণামেণ্টৰ পুৰুষৰ ছিংগলছৰ প্ৰতিযোগিতাত ইটালীৰ জানিক চিনাৰে জয়লাভ কৰে। ইতিপূৰ্বে 6-3 ব্যৱধানত দ্বিতীয় স্থানত থকা চিনাৰে 11 স্থানৰ বুলগেৰিয়াৰ খেলুৱৈ গ্ৰিগৰ ডিমিট্ৰিভিটক 6-1 ব্যৱধানত পৰাজিত কৰে। গোলকীয় বিষয়সমূহে যাতে দেশক অধিক প্ৰভাৱিত কৰিব নোৱাৰে তাৰ বাবে অহা 10 বছৰত ভাৰত অৰ্থনৈতিকভাৱে স্বনিৰ্ভৰশীল হ'ব লাগিব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মত প্ৰকাশ কৰিছে। বিদেশ মন্ত্ৰী ডঃ এছ জয়শংকৰে ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত G20ৰ কাৰ্যসূচীক ৰাজনৈতিক আৰু অৰ্থনৈতিক পুনৰ ভাৰসাম্যতাৰ উৎকৃষ্ট উদাহৰণ বুলি অভিহিত কৰিছে। অসমত প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে বিতৰণৰ পূৰ্বে আজি EVMসমূহৰ পৰীক্ষা অব্যাহত আছে। দিল্লীৰ এখন আদালতে আজি মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টীৰ নেতা অৰবিন্দ কেজৰিৱালক 15 এপ্ৰিললৈকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে।